ولله الأسماء الحسنى فادعوه بها وذروا الذين يلحدون في أسمائه سيجزون ما كانوا يعملون
আৰু আল্লাহৰ বাবে আছে সুন্দৰ সুন্দৰ নাম, এতেকে তোমালোকে তেওঁক সেইবোৰ নামেৰেই আহ্বান কৰিবা। আৰু যিসকলে তেওঁৰ নামসমূহক বিকৃত কৰে সিহঁতক বৰ্জন কৰা, সিহঁতৰ কৃতকৰ্মৰ ফল অনতিপলমে সিহঁতক দিয়া হ'ব।